সুপার হিট 93.5 রেড এফএম আৰু মৰ্নিং নম্বৰ 1 অফ মান্দি আৰু গানটো শুনাৰ লগে লগে এতিয়া সময় হৈ গ'ল আগবঢ়াৰ আজিৰ আমাৰ ছেকেণ্ড অভাৰলৈ। কিন্তু তাৰ আগতে আপোনাক মনত পেলাই দিব বিচাৰিছো যে রেড এফএম এতিয়া ক্ৰিকেট বালা এফএম
93.5 রেড এফএম ইজ পুরে টি20 বন গয়া হে তেরা ক্রিকেট বালা এফএম।
আৰু আপুনি যদি বিচাৰিছে শুদ্ধ উত্তৰ দি বহুতো আকৰ্ষণীয় পুৰস্কাৰ জিকিবলৈ, তেন্তে আপুনি অংশগ্ৰহণ কৰিবলৈ নাপাহৰিব আমাৰ ক্ৰিকেট কা কিৰা কাটা কিয়া কণ্টেষ্টত। কাৰণ থাকিব আপোনাৰ ফেভৰেট ক্ৰিকেটাৰে অটোগ্ৰাফ কৰা ক্ৰিকেট বলছ, তাৰ লগে লগে মোবাইল ফোন, টিভি আৰু লাইভ মেচ চোৱা সুযোগ ষ্টেডিয়ামত। চ' ৱাট ৱেইট ফৰ, আপুনি সাজু হৈ থাকক এই কণ্টেষ্টত অংশগ্ৰহণ কৰিবলৈ যি আৰম্ভ হ'ব আজি ৰাতিপুৱা 10 বজাৰ পৰা। এতিয়া আহি আছে আকৌ বঢ়িয়া ট্ৰেক, আপুনি এনজয় কৰক। টিউজডে মৰ্নিং নম্বৰ 1 93.5 ৰেড এফ এম বজাতে ৰহক।